মোলাখী ভাৱবাদী পুস্তক এক অধ্যায়। মোলাখীৰ দ্বাৰাই ইজৰাইলীয়াসকললৈ যিহোৱাৰ বাক্য। ইজৰাইলীয়াসকলৰ প্ৰতি ঈশ্বৰৰ প্ৰেম। যিহোৱাই কৈছে, মই তোমালোকক প্ৰেম কৰিলোঁ, কিন্তু তোমালোকে কোৱা, আপুনি আমাক কেনেকৈ প্ৰেম কৰিলে? যিহোৱাই কৈছে, এচো জানো যাকোবৰ ককায়েক নাছিল, তথাপি মই যাকোবকহে প্ৰেম কৰিলোঁ, কিন্তু এচোক অগ্ৰাহ্য কৰিলোঁ। মই তেওঁ পৰ্বতবোৰ এক ধ্বংসৰ স্থান কৰিলোঁ আৰু তেওঁ উত্তৰাধিকাৰৰ মৰুভূমি শিলাবোৰক দিলোঁ। যদিও ইদুমে কৈছে, আমাক চূৰ্ণ বিচূৰ্ণ কৰা হ'ল, কিন্তু আমি ধ্বংসৰ স্থানবোৰ পুনৰাই সাজিম। সেয়েহে বাহিনীসকলৰ জিহুৱাই কৈছে, তেওঁলোকে সাজিব পাৰে, কিন্তু মই ভাঙি পেলাম। লোকসকলে তেওঁলোকক দুষ্টতাৰ দেশ আৰু জিহুৱাৰ চিৰকালৰ ক্ৰুদ্ধ কৰা জাতি বুলি ক'ব। ইয়াক তোমালোকে নিজৰ চকুৰে দেখা পাবা আৰু তোমালোকে ক'বা, ইজৰাইলৰ সীমাৰ বাহিৰতো জিহুৱাৰ মহান হওক। পুৰোহিতসকলৰ কু আচৰণ। বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, পুত্ৰই নিজৰ পিতৃক আৰু দাসে নিজৰ মালিকক সমাদৰ কৰে। মই যদি পিতৃ হওঁ, তেন্তে মোৰ সন্মান ক'ত? মই যদি মালিক হওঁ, তেন্তে মোৰ প্ৰতি ভয় ক'ত?
হাই পুৰোহিতসকল, তোমালোকে মোৰ নাম তুচ্ছ কৰিছা,
কিন্তু তোমালোকে কৈছা, আমি কেনেকৈ আপোনাৰ নাম তুচ্ছ কৰিলোঁ?
তোমালোকে মোৰ যজ্ঞবেদীৰ ওপৰত অখুচি খোৱা বস্তু উৎসৰ্গ কৰিছা, তথাপিও কৈছা, আমি কেনেকৈ আপোনাক অখুচি কৰিলোঁ? এই কথা কওঁতেই জিহুৱাৰ মেজক ঘৃণিত কৰা হয়। তোমালোকে বলিদানৰ অৰ্থে যেতিয়া অন্ধ পশু উৎসৰ্গ কৰা, সেয়া জানো দুষ্টতা নহয়? তোমালোকে এই কথা কওঁতেই জিহুৱাৰ মেজত ঘৃণিত কৰা হয়। তোমালোকে বলিদানৰ অৰ্থে যেতিয়া অন্ধ পশু উৎসৰ্গ কৰা, সেয়া জানো দুষ্টতা নহয়? তোমালোকে যেতিয়া খুৰা আৰু ৰোগীয়া পশু উৎসৰ্গ কৰা, সেয়াও জানো দুষ্টতা নহয়? তোমালোকৰ দেখাধিপতিৰ আগত তাক উপহাৰ স্বৰূপে দি চোৱাচোন, তেওঁ গ্ৰাহ্য কৰিবনে বা তোমালোকৰ প্ৰতি প্ৰসন্ন হ'বনে? ইয়াকে বাহিনীগণৰ জিহুৱাই কৈছে। তেতিয়া তোমালোকে ঈশ্বৰৰ ওচৰত নিবেদন কৰা যেন তেওঁ আমাৰ প্ৰতি দয়ালু হয়। তোমালোকৰ হাতেৰে এনে উৎসৰ্গ কৰা হৈছে, সেয়েহে তেওঁ জানো তোমালোকৰ এজনকো গ্ৰাহ্য কৰিব? ইয়াকে বাহিনীগণৰ জিহুৱাই কৈছে। তোমালোকৰ মাজৰ এজনেও যদি মন্দিৰৰ দুৱাৰবোৰ বন্ধ কৰিলেহেঁতেন, তেনেহ'লে তোমালোকে মোৰ যজ্ঞবেদীৰ ওপৰৰ বৃদ্ধা জুই নজ্বলালাহেঁতেন। তোমালোকত মই অলপো সন্তুষ্ট নহওঁ। ইয়াক বাহিনীগণৰ জিহুৱাই কৈছে, তোমালোকৰ হাতৰ পৰা মই কোনো উৎসৰ্গ গ্ৰহণ নকৰিম, কিয়নো সূৰ্য উদয় স্থানৰ পৰা অস্তগমন স্থানৰ পৰ্যন্ত সকলো জাতিৰ মাজত মোৰ নাম মহান হ'ব, আৰু প্ৰত্যেক স্থানত মোৰ নাম উদ্দেশ্যৰ ধূপ জ্বলোৱা আৰু সূচী নৈবদ্য উৎসৰ্গ কৰা হ'ব, কিয়নো মোৰ নাম জাতিবোৰৰ মাজত মহান হ'ব, বাহিনীগণৰ জিহুৱাই কৈছে। কিন্তু তোমালোকে ইয়াক অপবিত্ৰ কৰিছা, কিয়নো তোমালোকে কৈছা, জিহুৱাৰ মেজ অখুচি, সেই মেজৰ ফল আৰু তাৰ খাদ্য ঘৃণা কৰা হ'ব। তোমালোকে পুনৰাই কৈছা, এয়া কি যে কষ্টকৰ, আৰু তাৰ ওপৰত তোমালোকে ঘৃণাপূৰ্ণ হেয়জ্ঞান ধ্বনি, নাকেৰে কৰা শব্দ, ইয়াকে বাহিনীগণৰ জিহুৱাই কৈছে। তোমালোকেতো লুট কৰা খুৰা আৰু ৰোগী পশু আনি বলি উৎসৰ্গৰ কাৰণে দিয়া, মই জানো সেয়া তোমালোকৰ হাতৰ পৰা গ্ৰহণ কৰিম, ইয়াক জিহুৱাই কৈছে। যি চলনাকাৰীয়ে নিজৰ মেৰ ছাগৰ জাকৰ মাজত মতা মেৰ ছাগ থাকিলেও প্ৰভুৰ উদ্দেশ্যে সংকল্প কৰি এজনী ঘূনীয়া মাইকী পশু বলি উৎসৰ্গ কৰে, তেওঁ হাবগ্ৰস্ত হওক, কিয়নো মই মহান ৰজা, সকলো জাতিৰ মাজত মোৰ নাম ভয়াৱহ, ইয়াক বাহিনীগণৰ জিহুৱাই কৈছে।